ان الذين امنوا والذين هادوا والنصارى والصابئين من امن بالله واليوم الاخر وعمل صالحا فلهم اجرهم عند ربهم ولا خوف عليهم ولا هم يحزنون
নিশ্চয় যে হকলে ঈমান আনিছে আৰু এই দৰে ইহুদি নাসাৰা আৰু চাবিসকলৰ যিয়েই আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে আৰু সৎকৰ্ম কৰে সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ আছে আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ'ব।